যিচয়া বাৰ অধ্যায়। সেইদিনা তুমি ক'বা, হে যীহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম, কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰুদ্ধ আছিল, তথাপিও আপোনাৰ ক্ৰুদ্ধ আঁতৰিল আৰু আপুনি মোক সান্ত্বনা দিলে। চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্তা, মই তেওঁত ভৰসা কৰিম আৰু ভয় নকৰিম, কাৰণ যীহোৱা হয়, যীহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্তা হ'ল। পৰিত্ৰাণৰ নাদৰ পৰা তুমি আনন্দেৰে সৈতে পানী তুলিবা। সেইদিনা তোমালোকে ক'বা, যীহোৱাৰ ধন্যবাদ কৰা আৰু তেওঁৰ নাম লোৱা, লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমামণ্ডিত বুলি ঘোষণা কৰা। যীহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে, সমগ্ৰ পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক। হে চিয়োন নিবাসীসকল, তোমালোক উচ্চ স্বৰে আনন্দ ধ্বনি কৰা, কিয়নো ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।